চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি বাৰু সকলোৱে এই কথাটো আশা নকৰোঁনে যে আমি ভালপোৱা আমাৰ আত্মীয় স্বজন, আমাৰ বন্ধু বান্ধৱসকল ভালে কুশলে থাকক। আনকি আমি চিনি নোপোৱা মানুহৰ দুখ কষ্ট হোৱা দেখিলেও আমাৰ অলপ হ'লেও বেয়া নালাগেনে বাৰু? ঈশ্বৰে আমাক সকলোকে চিনি পায় আৰু সকলোকেই ভাল পায় আৰু সকলোৰে মংগল হোৱাটো তেওঁ কামনা কৰে। তেওঁৰ সেই প্ৰেমৰ বাণী আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পঢ়িবলৈ পাওঁ। একেদৰে আমি আশা কৰোঁ আমাৰ মৰমৰ শ্ৰোতাসকল ভালে কুশলে থাকক। শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ আদি পাবলৈ আমি আশা কৰোঁ আৰু চিঠি পত্ৰৰ জৰিয়তে আমি শ্ৰোতাসকলৰ বা বাতৰি পালে ভাল পাওঁ, আমাৰ ভাল লাগে। লগতে আমাৰ এই অনুষ্ঠান অথলে যোৱা নাই বুলিও আমি বুজি পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুখাৰিমান লিখি পঠিয়াবচোন। পাৰিলে আজিয়ে লিখক। আমাৰ ঠিকনা ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা, আমাক উদ্ধাৰ কৰোঁতা ঈশ্বৰ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা হৈও তুমি যে আমাক কিয় ইমান প্ৰেম কৰা সেই কথা আমি বুজি নাপাওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পথৰ পৰা উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ সকলোৰে পাপৰ ভাৰ গা পাতি লৈ মৃত্যুবৰণ কৰি তেওঁৰ পবিত্ৰ তেজ বোৱাই আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা পুনৰ জি উঠি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে। আজি আমি তেওঁত বিশ্বাস স্থাপন কৰি সেই পৰিত্ৰাণ লাভ কৰি তোমাৰ সন্তান হ'ব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তুমি আহা, আমাক সহায় কৰা তোমাৰ বাক্য বুজিবলৈ। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে বাৰু? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। অৱশ্যে আমি কিছু আনুষংগিক কথাহে বেছিকৈ আলোচনা কৰিলোঁ আৰু 13 নম্বৰ অধ্যায়ৰ কেৱল প্ৰথম পদটো পঢ়ি আলোচনা আগবঢ়ালোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? বাইবেলৰ পৰা পাঠ কৰি দিম, অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। জখৰীয়া 13 নম্বৰ অধ্যায় 2 নম্বৰ পদ পাঠ কৰি দিছোঁ। আৰু বাহিনীবিলাকৰ যীহোৱাই কৈছে, সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, সেইবোৰক আৰু সোঁৱৰণ কৰা নহ'ব, আৰু মই ভাৱবাদীবোৰক আৰু অসুচিতাজনক আত্মাক দেশৰ পৰা গুচাম। সেইদিনা এই সকলোবোৰ ঘটিব। সেইদিনা মানে প্ৰভুৰ দিন, আৰু এই প্ৰভুৰ দিন মানে বিশেষ এচোৱা সময়। আমি ইতিমধ্যেই এই বিষয়ে আলোচনা কৰি আহিছোঁ। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিয়াৰ পাছতেই পৃথিৱীত খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱ হ'ব আৰু পৃথিৱীত মহাক্লেশৰ সূত্ৰপাত হ'ব। এই মহাক্লেশৰ সামৰণি পৰিব যেতিয়া প্ৰভু যীশুৰ দ্বিতীয় আগমন ঘটিব। এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ এই মহাক্লেশৰ সময় আৰু প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ সময়খিনিকে প্ৰভুৰ দিন বুলি কোৱা হয়। ইয়াত যিবোৰ কথা জখৰীয়া ভাৱবাদীয়ে কৈছে সেইবোৰ ঘটিব সেই প্ৰভুৰ দিনত। মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম। ইছৰাইলীয়া লোকবিলাক যেতিয়া বাবিল দেশত বন্দী হৈ আছিল তেতিয়া তেওঁলোকে আগৰ নিচিনা প্ৰতিমা পূজা নকৰা হৈছিল ঠিকেই। দান আৰু বেথেলত সোণৰ ডামুৰি আৰু স্থাপন কৰা নহৈছিল, কিন্তু তেতিয়াও তেওঁলোকে সৰু সৰু টেৰাফিম অৰ্থাৎ গৃহদেৱতাৰ প্ৰতিমাবোৰ ব্যৱহাৰ কৰি আছিল আৰু তেনেকুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আছিল। আনকি আজিকালিৰ এই সভ্য সমাজতো অসংখ্য লোক আছে যিবিলাকে বিশ্বাস কৰে যে গাত, হাতত বা আঙুলিত কিবা বিশেষ ধৰণৰ বস্তু পৰিধান কৰিলে অমংগল আঁতৰিব। এই বিষয়ে আমি বেছি বহলাই নকলেও নিশ্চয় বুজি পাইছোঁ আমাৰ মাজতে এনেকুৱা অসংখ্য লোক আছে, আৰু তেতিয়াৰ ইছৰাইলীয় লোকবিলাকো এনেকুৱা কুকাৰ্যত লিপ্ত আছিল। তদুপৰি তেওঁলোকে ৰাশি চক্ৰ আদিৰ বিষয়লৈও ব্যস্ত আছিল। আৰু মই ভাৱবাদীবোৰক আৰু অসুচিতাজনক আত্মাক দেশৰ পৰা গুচাম। ভাৱবাদীবোৰ মানে নিশ্চয় ভুৱা ভাৱবাদীবোৰৰ কথাই কোৱা হৈছে। অসুচিতাজনক আত্মা মানে ছয়তানৰ লগৰীয়া অসুচি আত্মাবোৰ। আজি আমি বাস কৰা এই জগতখনক এনে অসুচি আত্মাৰ কাৰ্যকলাপে পুৰা দমে চানি ধৰা আমি দেখিবলৈ পাইছোঁ। সেইবোৰ কথাই আমাৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ নাথাকে। আচলতে যেন এই অসুচি আত্মাৰ কাৰ্যকলাপ ছয়তানৰ কাৰ্যকলাপৰ এক বিস্ফোৰণে ঘটিছে আমাৰ এনেকুৱা লাগে। যিমানেই শেষকাল ওচৰ চাপিছে সিমানেই এই কাৰ্যকলাপবোৰ যেন বাঢ়ি গৈছে আমাৰ তেনেকুৱা লাগে। কিন্তু আমি জানো যে এই কাৰ্যকলাপবোৰ অতীজৰ পৰাই চলি আছিল। এই শাস্ত্ৰপদটো আমি বিশেষভাৱে মন কৰা উচিত এইকাৰণেই কাৰণ ইয়াত ঈশ্বৰে স্পষ্টভাৱে জনাই দিছে যে তেওঁ এই অসুচি আত্মাবোৰ পৃথিৱীৰ পৰা খেদি পঠিয়াব সেই এহেজাৰ বছৰীয়া ন্যায় শাসনকালত। আমি প্ৰকাশিত বাক্যত এই কথাও পঢ়িবলৈ পাওঁ যে খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীক এই পৃথিৱীৰ পৰা আঁতৰ কৰা হ'ব, নৰকত পেলোৱা হ'ব। পাঠ কৰি দিছোঁ, তাতে পশু আৰু তাৰে সৈতে যি ভাৰিকোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাই সেই পশুৰ চাপ লোৱাবিলাকক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো ধৰা গ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই সেই দুয়োকো পেলোৱা হ'ল। প্ৰকাশিত বাক্য 19:20 আৰু সেই এহেজাৰ বছৰীয়া ন্যায় ৰাজ্য স্থাপিত হোৱা কালত ছয়তানক বন্দী কৰি ৰখা হ'ব। এই কথা আমি পাওঁ প্ৰকাশিত বাক্য 20:1-3 পঢ়িলে। গতিকে খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদী থাকিব নৰকৰ জুইত আৰু ছয়তান থাকিব শিকলিৰে বন্ধা অৱস্থাত অটল গৰ্তত। অসুচি আত্মাবোৰ খেদি পঠিওৱাৰ বিষয়ে এই প্ৰকাশিত বাক্যত একো কোৱা হোৱা নাই, কিন্তু যুক্তিসংগতভাৱেই এই কথা আমি বিশ্বাস কৰিব পাৰোঁ যে এই সময়ত সেইবোৰকো খেদি দিয়া হ'ব আৰু কোনো এঠাইত সেইবোৰ থাকিব। কিন্তু আমি এই কথাটো হ'লে জানো যে অসুচি আত্মাবোৰক পৃথিৱীৰ পৰা খেদি দিয়া হ'ব। আমি হয়তো ভাবিব পাৰোঁ যে মানুহক এবাৰ বৰ্বৰতাৰ পৰা উদ্ধাৰ কৰাৰ পাছত মানুহ আকৌ সেই অৱস্থালৈ ঘূৰি নাযায়। কিন্তু আমাৰ এই জগতখন আকৌ সেই অৱস্থালৈকে ঘূৰি যাব ধৰিছে কাৰণ জগতখনে ঈশ্বৰৰ বাক্যলৈ কাণ দিয়া নাই, ঈশ্বৰৰ বাক্য জানিবলৈ চেষ্টা কৰা নাই। আচলতে ঈশ্বৰৰ বাক্যৰ প্ৰতি য'ত অজ্ঞানতা থাকে তাতেই অসুচি আত্মাবোৰে কাৰ্যকলাপ চলাবলৈ সুবিধা পায়। এই পৃথিৱীৰ পৰা প্ৰতিমা পূজা আৰু অসুচি আত্মা আঁতৰ কৰাৰ পাছত পৃথিৱীখন যে কিমান বেলেগ হ'ব। এতিয়া 3 পাঠ কৰি দিছোঁ, তেতিয়াও যদি কোনোৱে ভাৱবাণী প্ৰচাৰ কৰে তেন্তে তেওঁৰ জন্মদাতা বাপেক মাকে তেওঁক ক'ব, তই নিজিবি, কিয়নো তই যীহোৱাৰ নাম কৰি মিছা কথা কৈছ। আৰু তেওঁ প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা মাক বাপেকে তাক খুচি মাৰিব। এইটো বৰ চোকা ভাষা যেন লাগে, কিন্তু সেইদিন আহি আছে যিদিনত ঈশ্বৰৰ লোকসকলে তেওঁকেই আগস্থান দিব, প্ৰভু যীশুক প্ৰাপ্য সন্মান দিব। তেওঁ যেতিয়া প্ৰথমবাৰ আহিছিল তেওঁলোকে তেওঁক প্ৰত্যাখ্যান কৰিছিল। আমাৰ সমাজতো এই পৃথিৱীটো আজি তেওঁক প্ৰত্যাখ্যান কৰি থকা হৈছে, কিন্তু সেইদিনত তেওঁলোক তেওঁৰ প্ৰতি বিশ্বাসী হ'ব। আনকি নিজৰ সন্তানে ভাৱবাণী কৰিলেও মানুহবোৰে মানি নল'ব, কিন্তু প্ৰভু যীশুকহে বিশ্বাস কৰিব। চাৰি নম্বৰ পদটো পঢ়ি দিছো, আৰু সেইদিনা প্ৰত্যেক ভাৱবাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ'ব, আৰু সিহঁতে ছল কৰিবৰ অৰ্থে নুমাল জামা আৰু নিপিন্ধিব। ইয়াত দুটা কথাই বিশেষভাৱে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰথমটো হ'ল, যেতিয়া প্ৰভু যীশু আহিব তেতিয়া ভুৱা ভাৱবাদীবোৰে লাজ পাব। তেওঁলোকে যে মিছা কথা জনাই আছিল সেই কথা বুজি পাব। তেওঁলোকে লাজত পৰিব কাৰণ প্ৰভু যীশুৰ আগমনে তেওঁলোকক মিছলীয়া বুলি প্ৰমাণ কৰিব। দ্বিতীয়তে তেওঁলোকে আৰু ছল কৰিবৰ অৰ্থে নুমাল জামা নিপিন্ধিব। ভাৱবাদীসকলে খহটা নুমাল ছাগলী বা ভেড়াৰ ছাল পিন্ধিছিল আৰু উত্তৰ নোমেৰে তৈয়াৰী চোলা গাত লৈছিল। এছৌ যেতিয়া জন্মিছিল তেতিয়া এছৌক এনেকুৱা নুমাল পোছাক যেন দেখা গৈছিল বুলি উল্লেখ আছে। এলিয়া ভাৱবাদীয়ে এনেকুৱা ধৰণৰ সাজ পিন্ধিছিল আৰু সেই সাজ তেওঁৰ পাছৰজন ভাৱবাদী ইলিছাৰ গাত দিয়া হৈছিল। এই বিশেষ পোছাকেই সাধাৰণ মানুহ আৰু ঈশ্বৰৰ ভাৱবাদীক পৃথক কৰি দেখুৱাইছিল। ভুৱা ভাৱবাদীসকলে এনেকুৱা পোছাক পিন্ধি মিছাতে ঈশ্বৰৰ ভাৱবাদী হ'বলৈ চেষ্টা চলোৱাৰ কাৰণে লাজ পাব। গতিকে ইয়াত জখৰিয়াই সেই সময়ত প্ৰচলিত সাজ পোছাকৰ যোগেদিয়েই কথাটো আগবঢ়াইছে। পাঁচ নম্বৰ পদ, কিন্তু প্ৰতিজনে ক'ব, মই ভাৱবাদী নহওঁ, মই কেৱল খেতিয়কহে, কিয়নো ল'ৰাকালৰে পৰা মই বন্দী অৱস্থাত আছো। ভুৱা ভাৱবাদীবোৰেও কৃষি কাৰ্য কৰিবলৈহে যাব, নিজক আৰু ভাৱবাদী বুলি পৰিচয় নিদিব। ইয়াৰ পাছৰ পদ দুটা চমকপ্ৰদ। আচলতে কিছুমান সমালোচকে এই পদ দুটা আঁতৰ কৰিব খোজে, কাৰণ তেওঁলোকে ক'ব খোজে যে সেই কালতেই জখৰিয়াই এনেকুৱা কথা কৈ যোৱাটো সম্ভৱ নহয়। কিন্তু সম্ভৱ, সেইবাবে এইটো আশ্চৰ্যজনক, অপূৰ্ব। সেইবুলিয়েই আমি এই পদ দুটা বাইবেলৰ পৰা আঁতৰ কৰিম জানো বা অস্বীকাৰ কৰিম জানো? এই পদ দুটা ঈশ্বৰে দিছে জখৰিয়া ভাৱবাদীৰ যোগেদি আমাক সচেতন, সজাগ কৰি দিবলৈ। অৱশ্যে ইয়াতনো কাক বুজোৱা হৈছে সেই বিষয়ে মতৰ অমিল আছে, কিন্তু আমি ভাবোঁ ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ কথাকেই কোৱা হৈছে। পাঠ কৰি দিছো ছয় নম্বৰ পদ, আৰু যেতিয়া কোনোৱে তেওঁক ক'ব, তোৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ, তেতিয়া তেওঁ উত্তৰ দিব, মোৰ বন্ধুবিলাকৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ। মোৰ বন্ধুবিলাকৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ। প্ৰভু যীশু এই জগতলৈ আহিছিল নিজৰ মানুহবিলাকৰ মাজলৈ, কিন্তু জগতে তেওঁক নাজানিলে। তেওঁ নিজৰ আধিপত্যলৈ আহিল কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। জোহন প্ৰথম অধ্যায় এঘাৰ পদ, কিন্তু যিমানবোৰ লোকে তেওঁক গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। শেষকালত যেতিয়া আত্মা বাকী দিয়া হ'ব তেতিয়া তেওঁলোকেও খ্ৰীষ্টক গ্ৰহণ কৰিব। তেওঁলোকে আচৰিত হ'ব তেওঁৰ গাৰ সেই ঘাঁহবোৰ দেখি আৰু সুধিব, এইবোৰ কিহৰ দাগ? তেতিয়া তেওঁ উত্তৰ দি ক'ব, মই যেতিয়া প্ৰথমবাৰ ইয়ালৈ আহিছিলোঁ তেতিয়া মোক আঘাত কৰা হৈছিল। প্ৰভু যীশু নিজৰ জাতিৰ লোকবিলাকৰ মাজলৈ আহিছিল কিন্তু মাত্ৰ কেইজনমান মানুহে সেই সময়ত তেওঁক বিশ্বাস কৰিছিল। আৰু তেওঁ দ্বিতীয়বাৰ যেতিয়া আহিব তেতিয়াও অৱশ্যে সকলোৱে নহয়, একাংশ লোকেহে তেওঁক বিশ্বাস কৰিব, অৱশ্যে বহুত লোকে। যেতিয়া কোনোৱে তেওঁক ক'ব, সেইসকলৰ মাজৰ এজনে ক'ব, এইবোৰ কিহৰ দাগ? প্ৰভু যীশুৰ শিষ্যসকলৰ মাজৰ যেনেকৈ পিতৰে কৈছিল, আপুনিয়েই সেই অভিষিক্তজনা, জীৱনময় ঈশ্বৰৰ পুত্ৰ, তেনেকৈ তেতিয়াও কোনো এজনে প্ৰভু যীশুক এনেদৰে সুধিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক তেওঁৰ নিজৰ লোকবিলাকেই চিনি নাপালে, কিন্তু আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে তেওঁ অচিনাকি, অপৰিচিত লোক নহয়, তেওঁক জনাই অনন্ত জীৱন। পাচনি পৌলে জীৱনৰ শেষ অৱস্থাত এই বুলি লিখিছিল, পাঠ কৰি দিছো, আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3:10 নিজৰ মানুহক চিনি নোপোৱাৰ ঘটনা লৈ বহুতো বিখ্যাত গ্ৰন্থ লিখা হৈছে। শ্বেক্সপিয়াৰৰ দ্য কমেডি অৱ এৰৰ্ছ, চাৰ্লছ ডিকেন্সৰ দ্য টেল অৱ টু চিটিজ আৰু আলেকজেণ্ডাৰ ডুমাছৰ দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্টো এনেকুৱা কিছুমান বিখ্যাত ৰচনা। নিজৰ লোকক চিনি নোপোৱাটো নিশ্চয় দুখ লগা কথা, কিন্তু সৰ্বযুগৰ দুখ লগা কথাটো এয়ে যে প্ৰভু যীশু নিজৰ লোকবোৰৰ মাজলৈ আহিল কিন্তু তেওঁলোকে তেওঁক চিনি নাপালে। যোহন বাপ্তাইজকে আহিবলগীয়া খ্ৰীষ্টৰ বিষয়ে জনাই কৈছিল, যোহনে তেওঁবিলাকক উত্তৰ দি ক'লে, মই হলে পানীত বাপ্তাইজ কৰিছো, কিন্তু যিজনাক তোমালোকে নাজানা, যিজনাৰ জোতাৰ বান্ধ মই খুলিবৰো যোগ্য নহওঁ, মোৰ পাছত অহা এনে জনা তোমালোকৰ মাজত আছে। যোহন 1:26-27 পাচনি পৌলে এইবুলি লিখিছিল, কিন্তু তেওঁবিলাকৰ মন কঠিন কৰা হ'ল, কিয়নো পুৰণি নিয়মৰ পাঠত আজিলৈকে সেই একেই উৰণি আছে, সেয়ে যে খ্ৰীষ্টৰ দ্বাৰাই লুপ্ত হৈছে এই কথা প্ৰকাশিত হোৱা নাই, কিন্তু এতিয়ালৈকে মুচিৰ পুস্তক পঢ়োঁতে তেওঁবিলাকৰ হৃদয়ত সদায় উৰণি আছে। 2 কৰিন্থিয়া 3:14-15 তেওঁলোকৰ অন্তৰত থকা সেই উৰণিৰ বাবে তেওঁলোকে যীশুক চিনি নাপালে, কিন্তু অন্তৰখন ঠিক হ'লে তেওঁলোক খ্ৰীষ্টলৈ ঘূৰিব পাৰে। তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ নকৰা লোকসকলৰ বাবেহে তেওঁ অপৰিচিত লোক। প্ৰভু যীশু প্ৰথমবাৰ আহোঁতে ইছৰাইলীয় লোকে তেওঁক গ্ৰহণ নকৰিলে, জখৰীয়া ভাৱবাদীয়ে এই কথাই জনাই দিছে। এতিয়া 7 পদটো পাঠ কৰি দিছো। বাহিনীবিলাকৰ জিহুৱাই কৈছে, হে তৰোৱাল, তুমি মোৰ ভেড়াৰখীয়াৰ অহিতে মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা, ভেড়াৰখীয়াজনক আঘাত কৰা, তাতে ভেড়াবোৰ ছিন্ন ভিন্ন হৈ যাব, আৰু মই ক্ষুদ্ৰবিলাকৰ ওপৰত মোৰ হাত চলাম। প্ৰভু যীশুক যে ক্ৰুচত দি বধ কৰা হৈছিল সেই কথাটো আমাক এই পদটোৱে মনত পেলাই দিয়ে। জখৰীয়া ভাৱবাদীয়ে যেতিয়া এই কথা লিখিছিল তেতিয়া প্ৰভু যীশুৰ বিষয়ে, আহিবলগীয়া মচিহৰ বিষয়ে যে লিখা হৈছিল সেই কথা কোনোবাই বাৰু ভাবিব পাৰিছিলনে? কিন্তু প্ৰভু যীশু যেতিয়া আহিছিল তেওঁ এই কথা তেওঁৰ বিষয়ে কোৱা হৈছিল বুলি প্ৰকাশ কৰিছিল। তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে, এই ৰাতি তোমালোক সকলোৱে মোত বিঘিনি পাবা, কিয়নো লিখা আছে, মই মেৰ ৰখীয়াক আঘাত কৰিম, তাতে জাকৰ মেৰবিলাক ছিন্ন ভিন্ন হৈ যাব। মুঠিয়ে লিখা শুভবাৰ্তা 26:31 এই কথা প্ৰভু যীশুৱে তেওঁৰ নিজৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি জনাই দিছিল। ঈশ্বৰে দিয়া ভাৱবাণীবোৰে যে প্ৰভু যীশুৰ প্ৰথম আৰু দ্বিতীয় আগমনৰ বিষয়ে জনাইছিল সেই বিষয়ে অলপো সন্দেহ নাই। এতিয়া 8 পদটো পঢ়ি দিছো। জিহুৱাই কৈছে, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ'ব, মৰিব, কিন্তু তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব। ভৱিষ্যতে যেতিয়া পৃথিৱীত মহাক্লেশ হ'ব তেতিয়া কিছুমান লোক বাচি থাকিব আৰু তেওঁলোকেই প্ৰভু যীশুক বিশ্বাস কৰিব, চিনি পাব, আৰু তেওঁলোকেই প্ৰভু যীশুক সুধিব, এইবোৰ আপোনাৰ গাত কিহৰ ডাক? 9 পদ আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই ৰূপ খপাদি খপিম আৰু সোণ পৰীক্ষা কৰা দি পৰীক্ষা কৰিম, তেওঁবিলাকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব আৰু মই তেওঁবিলাকক উত্তৰ দিম, মই ক'ম এয়ে মোৰ প্ৰজা, আৰু তেওঁবিলাকে ক'ব যিহুৱা মোৰ ঈশ্বৰ। এই অৱশিষ্ট লোকসকলে খ্ৰীষ্টৰ হকে থিয় দিব, তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিব, তেওঁলোক মহাক্লেশৰ মাজতো বাচি যাব কাৰণ তেওঁলোকক ঈশ্বৰে বিশেষভাৱে মোহৰ মাৰিব। প্ৰকাশিত বাক্যৰ 7:1-8 পঢ়িলে আমি এই কথা পাওঁ। তাৰ পাছত তেওঁলোকক আমি আকৌ দেখিবলৈ পাম। প্ৰকাশিত বাক্য 14 পৰা আমি চাওঁ, পাছে মই চাই দেখিলোঁ, সেই মেৰ পোৱালী চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল, আৰু তেওঁৰ লগত 144,000 লোক আছিল। তেওঁবিলাকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল। আৰু তেওঁবিলাকে সেই সিংহাসনৰ আগত সেই চাৰি প্ৰাণী আৰু বৃদ্ধ লোকসকলৰ আগতো যেন এটা নতুন গীতহে গান কৰিছে। পৃথিৱীৰ পৰা কিনি লোৱা সেই 144,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায় প্ৰথম আৰু তৃতীয় পদ। প্ৰিয় শ্ৰোতা, আজি কিন্তু আমি এটা সুবিধাজনক অৱস্থাত আছো। আমি প্ৰভু যীশুক চিনি পাইছো, তেওঁই আমাৰ পৰিত্ৰাতা বুলি। তেওঁক আমি বিশ্বাস কৰি গ্ৰহণ কৰিলে সেই মহাক্লেশৰ পৰা হাত সাৰি যাব পাৰিম। আপুনি বাৰু তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।